আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই ভাস্বতী দেৱী। চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা ধাৰাষাৰ বৰষুণ আৰু নেপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত গোলাঘাট জিলাৰ বিভিন্ন অঞ্চল বানত বুৰ গৈছে। ধনশিৰি আৰু দৈয়াং নৈৰ লগতে উপনৈসমূহৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত জিলাখনৰ গোলাঘাট, খুমটাই, মৰঙি, সৰুপথাৰ আৰু বোকাখাটৰ 5টা ৰাজচক্ৰ বানৰ কবলত পৰিছে। জিলাখনৰ 56খন গাঁৱৰ 4,500ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। জিলা প্ৰশাসনে 15টা আশ্ৰয় শিবিৰ মুকলি কৰিছে। আজি জিলা আয়ুক্ত পুলক মহন্তই সীমান্ত দণ্ডাধীশৰ সৈতে গোলাঘাট ৰাজচক্ৰৰ অন্তৰ্গত ইটানগৰটোপ অঞ্চলত বান পৰিস্থিতিৰ বুজ লয়। বানপীড়িত ৰাইজৰ অৱস্থাৰ বুজ লৈ আয়ুক্তগৰাকীয়ে NDRF আৰু SDRFৰ উদ্ধাৰ অভিযান পৰিদৰ্শন কৰে। জিলাখনত আটাইকেইটা ৰাজচক্ৰতে চক্ৰ বিষয়াসকলেও আশ্ৰয় শিবিৰসমূহত উপস্থিত হৈ বান ক্ষতিগ্ৰস্ত ৰাইজৰ অভাৱ অভিযোগৰ বুজ লয়। খুমটাই অঞ্চলৰ বিধায়ক মৃণাল শইকীয়াইও সমষ্টিৰ বানপীড়িতসকলৰ উদ্ধাৰ অভিযানত অংশগ্ৰহণ কৰে। শ্ৰীশইকীয়াই বানত ক্ষতিগ্ৰস্তসকলক সকলো প্ৰকাৰৰ সহায় সহযোগ কৰাৰ আশ্বাস দিয়ে। জিলা প্ৰশাসনে এই তাৎক্ষণিক বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণক সতৰ্কতা অৱলম্বন কৰিবলৈ আহান জনায়। বাঢ়নি পানীত অপ্ৰয়োজনীয়ভাৱে নাও আদিৰে যাতায়াত নকৰিবলৈ পৰামৰ্শ দিছে। তদুপৰি এনে পৰিস্থিতিত কোনো বৈদ্যুতিক সামগ্ৰী স্পৰ্শ বা মেৰামতি নকৰিবলৈ আহান জনোৱা হৈছে। খোৱাপানীৰ ক্ষেত্ৰতো পৰিষ্কাৰ পৰিচ্ছন্নতা অৱলম্বন কৰিবলৈ স্বাস্থ্য বিভাগে আহান জনাইছে। যিকোনো জৰুৰীকালীন পৰিস্থিতিত জনসাধাৰণে 03-774-28-0222 আৰু 23674-281528 নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি জিলা প্ৰশাসনে জানিবলৈ দিছে। জিলাখনৰ বান পৰিস্থিতিৰ বিতং তথ্যৰ সৈতে এয়া আমাৰ সংবাদদাতা হিৰণ্য গগৈ।
চুবুৰীয়া ৰাজ্যৰ নাগালেণ্ডত ধাৰাষাৰ বৰষুণ আৰু সাম্প্ৰতিক প্ৰতিকূল বতৰৰ বাবে নিপকোৰ দৈয়াং হাইড্ৰ ইলেক্ট্ৰিক প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত গোলাঘাট জিলাখনৰ ধনশিৰি আৰু দৈয়াং নদীৰ লগতে ইয়াৰ উপনৈসমূহৰ জলস্তৰ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। ফলত গোলাঘাট জিলাৰ কেইবাটাও অংশত জনসাধাৰণ বানাক্ৰান্ত হৈছে। গোলাঘাট জিলাৰ গোলাঘাট, খুমটাই, মৰঙি, সৰুপথাৰ আৰু বোকাখাট মুঠ 5টা ৰাজচক্ৰৰ প্ৰায় 5,000 লোক এই বানত প্ৰভাৱিত হৈছে। ইতিমধ্যে জিলা প্ৰশাসনৰ তৰফৰ পৰা প্ৰায় 20টাৰো অধিক আশ্ৰয় শিবিৰ খোলা হৈছে। প্ৰয়োজনীয় উদ্ধাৰ কাৰ্যৰ বাবে SDRF আৰু NDRF দলক নিয়োজিত কৰা হৈছে।
ইফালে ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰতো চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ বমদিলা আৰু টাৱাং জিলাত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত পাহাৰীয়া নৈসমূহৰ জলস্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ভৈয়াম অঞ্চলত বানৰ সৃষ্টি হৈছে। বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৱৰ্তী কেইবাখনো গাঁও বাঢ়নি পানীয়ে বুৰাই পেলাইছে। জিলাখনৰ চেলাইখাতি, মহজুলি বস্তি, নাহৰণি, মিছামাৰী, বৰপথাৰকে ধৰি কেইবাখনো গাঁও বানৰ কবলত পৰিছে। একেদৰে গহপুৰ সমজিলাৰ মাজেৰে বৈ যোৱা ব্ৰহ্মজান আৰু ছত্ৰং নৈৰ বাঢ়নি পানীয়ে কালি বিস্তীৰ্ণ অঞ্চল বুৰাই পেলায়। শোণিতপুৰ জিলাৰ নদুৱাৰ বিধানসভা সমষ্টিৰ চাৰিদুৱাৰৰ অন্তৰ্গত বাকুলা পথাৰ, আমলগা, ভালুকমাৰী, বুঢ়াগাঁও, দলং বস্তিকে ধৰি কেইবাটাও অঞ্চল বানৰ কবলত পৰিছে। প্ৰথমবাৰৰ বাবে গামানি চপানলা গাঁৱৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে। আজি বিধায়ক পদ্ম হাজৰিকাই বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। বানপীড়িতসকলক আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰাৰ লগতে বিধায়কগৰাকীয়ে খোৱাপানী, আহাৰ আৰু চিকিৎসাৰ ব্যৱস্থা সুনিশ্চিত কৰে। কাৰিকৰীবিদ্যাৰ অধিষ্ঠাতা বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা কাইলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি এই পূজাৰ বাবে ব্যাপক আয়োজন চলিছে। মৃৎশিল্পীসকলে বিশ্বকৰ্মাৰ মৃন্ময় মূৰ্তিত অন্তিম পৰশ দিছে। কাইলৈ পুৱাতে ৰাজ্যৰ বিভিন্ন অঞ্চলত বিশ্ব খনিকৰক আৰাধনা কৰা হ'ব। এই পূজাৰ লগে লগে ৰাজ্যখনত শাৰদীয় পূজাৰ পৰিৱেশৰো সূচনা হ'ব। ৰাজ্যৰ বিভিন্ন কল কাৰখানা, চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান, কাৰিকৰী প্ৰতিষ্ঠান, ছপাশাল আদি সমূহীয়াভাৱে পূজাৰ আয়োজন কৰাৰ লগতে ব্যক্তিগতভাৱেও বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হৈছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত নাম প্ৰসংগ, সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত হ'ব। ৰাজ্যৰ অন্যান্য জিলাৰ লগতে হোজাই জিলাত বিশ্বকৰ্মা পূজাৰ প্ৰস্তুতি চলিছে। জিলাখনৰ বজাৰসমূহ আজি পূজাৰ বাবে প্ৰয়োজনীয় সা সামগ্ৰীৰে ভৰি পৰিছে। গুৱাহাটী মহানগৰীতো আজি প্ৰতিকূল বতৰকো নেওচি পূজাৰ উপকৰণ ক্ৰয়ৰ বাবে জনসাধাৰণে বজাৰসমূহত ভিৰ কৰা দেখা গৈছে। আকাশবাণী গুৱাহাটীৰ চৌহদতো কাইলৈ পৰম্পৰাগত ৰীতি নীতিৰে বিশ্বকৰ্মা পূজা পালন কৰা হ'ব। যোৰহাট ছুইমিং ছচাইটিৰ সাধাৰণ সম্পাদক তথা বিশিষ্ট ক্ৰীড়া সংগঠক দেৱ হাজৰিকাৰ আজি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 67 বছৰ। হাজৰিকাৰ মৃত্যুত যোৰহাটত শোকৰ ছাঁ পৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতেই শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6:45 শুনিবলৈ পাব।